নমস্কাৰ, আকাশবাণীৰ গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। নেপাল আৰু তিব্বতত আজি পুৱা অহা 7.1 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 100 ঘৰ চুবগৈ পাৰে বুলি আশংকা কৰা হৈছে। নেপালৰ চৰকাৰী সূত্ৰই জনোৱা মতে কাঠমাণ্ডুৰ পৰা প্ৰায় 280 কিলোমিটাৰ উত্তৰ দিশত আৰু এভাৰেষ্ট শৃংগৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ক্ষয় ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও আহি নোপোৱাৰ বাবে চৰকাৰীভাৱে নিহতৰ সংখ্যা ঠাবৰ কৰিব পৰা হোৱা নাই। চীনৰ চৰকাৰী নিউজ সংস্থা জিনহুৱাৰ মতে তিব্বতত নিহত লোকৰ সংখ্যা 53 হৈছেগৈ। এই ভূমিকম্পৰ ফলত ভূটানৰ পৰাও ধনজনৰ ক্ষতি হোৱাৰ বাতৰি আহিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে উত্তৰ আৰু উত্তৰ পূব ভাৰতত আজি পুৱা প্ৰায় 6:35 এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। তিব্বতৰ জিয়াং নামৰ ঠাইত উৎপত্তি হোৱা এই ভূমিকম্পৰ জোকাৰণি ভাৰতৰ ছিকিম, বিহাৰ আৰু উত্তৰবংগৰ বিভিন্ন স্থানৰ লগতে অসমতো অনুভূত হয়। উল্লেখযোগ্য যে 2015 চনৰ এপ্ৰিলত নেপালত হোৱা 7.8 প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পত প্ৰায় 9,000 লোকে প্ৰাণ হেৰুওৱাৰ উপৰি 20,000তকৈও অধিক লোক আহত হৈছিল। ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লাখনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰ অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে 30 জনীয়া আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ 8 জনীয়া দলৰ লগতে নৌসেনাৰ ডুবাৰীসকলে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই আছে। উদ্ধাৰ অভিযানত নিয়োজিত দলে প্ৰকাশ কৰা অনুসৰি খনিটোৰ ভিতৰত পানী প্ৰায় 100 ফুটলৈ বৃদ্ধি পাইছে। ইফালে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে খনি আৰু খনিজ আইন 1957ৰ অধীনত উমৰাংছ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে নুনিচা নামৰ এজন লোকক আটক কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই কয়লাখনিত কয়লা আহৰণৰ কামত নিয়োজিত 27 জন শ্ৰমিক কালি পুৱা বাহিৰৰ পৰা হঠাৎ সোমাই অহা পানীত আবদ্ধ হৈ পৰে। ইয়াৰে 18 জন শ্ৰমিক কোনোমতে বাহিৰলৈ ওলাই আহি প্ৰাণ ৰক্ষা কৰিবলৈ সমৰ্থ হয় যদিও আন 9 জন শ্ৰমিক খনিৰ অভ্যন্তৰত আবদ্ধ হৈ পৰে। ঘটনাৰ বাতৰি পোৱাৰ লগে লগে অগ্নি নিৰ্বাপন বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। অৱশ্যে কেইবামিটাৰ দ পানীত আবদ্ধ হৈ পৰা শ্ৰমিককেইজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা প্ৰায় নিৰ্বাপিত হৈছে। উল্লেখযোগ্য যে 2014 চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো কোনো কোনো স্থানত সৰু সৰু এন্দুৰৰ গাঁত সদৃশ গাঁত খান্দি খনিৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰি কয়লা হৰণৰ অবৈধ খনন অব্যাহত আছে আৰু কেইবাগৰাকীও লোকে ৰাজ্যৰ বিভিন্ন খনিত ইয়াৰ পূৰ্বে প্ৰাণ হেৰুৱাইছে। ৰাজ্যৰ 11খন জিলাৰ 16,000 চৰকাৰী বিদ্যালয়ৰ 14 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক সামৰি কালি আৰম্ভ হোৱা এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বৰ্হিমূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁই বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। 7 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত হ'বলগীয়া এই গুণোৎসৱ ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মান নিশ্চিতকৰণৰ নিৰন্তৰ প্ৰয়াস বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আজি আমিনগাঁও বেংগলী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 70-জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচন 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু 8 ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত এই কথা প্ৰকাশ কৰি কয় যে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে 10 জানুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব আৰু 17 জানুৱাৰী মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ব। নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে 13,033টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। এইবাৰৰ নিৰ্বাচনত দিল্লীৰ 1,55,00,000ৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। শ্ৰোতাসকলে বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কীয় যিকোনো অভিযোগ বা পৰামৰ্শ হোৱাটছএপ নম্বৰ 9864055566 এই নম্বৰত দিব পাৰে। শ্ৰোতাসকলে বাৰ্তাৰ ভিত্তিত অহা 1 জানুৱাৰী শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰা হ'ব। অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 26623225 নম্বৰত ফোন কৰিব পাৰিব। অসম লোকসেৱা আয়োগৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া ভাৰতভূষণ দেৱচৌধুৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মানীয় অতিথি অধ্যাপক হিচাপে মনোনীত কৰিছে। সুদীৰ্ঘ কালৰ প্ৰশাসনিক অভিজ্ঞতা আৰু দক্ষতাৰ বাবে দেৱচৌধুৰীক এই পদবীৰ বাবে মনোনীত কৰা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 6:00।